আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে স্বনীতা ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 35গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত, বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত, সমাগত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ ইস্তাহাৰ সমিতি ঘোষণা, সমিতিৰ সদস্য হিচাপে অসমৰ মুখ্যমন্ত্ৰী নাম অন্তৰ্ভুক্ত, আসন্ন লোকসভা নিৰ্বাচনত 100% ভোটদান নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পঞ্জাব কিংছ মুখামুখি। ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিনা যোৰহাট লোকসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। ইয়াৰ ফলত আসন্ন নিৰ্বাচনত 35গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। উল্লেখযোগ্য যে এই পৰ্যায়ত যোৰহাট, লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ আৰু কাজিৰঙাত ভোটগ্ৰহণ কৰা হ'ব। বিজেপিয়ে 5খন আসনৰ আটাইকেইখনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে 4খন আসনত প্ৰাৰ্থী থিয় কৰোৱাইছে আৰু ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক সমৰ্থন জনাইছে। এই নিৰ্বাচনত বিজেপিৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, কামাখ্যা প্ৰসাদ তাছা আৰু তপন কুমাৰ গগৈ, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত কুমাৰ দত্তই এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিছে। যোৰহাটত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, লখিমপুৰত উদয় শংকৰ হাজৰিকা, কাজিৰঙাত প্ৰাক্তন বিধায়িকা ৰজলীনা তিৰ্কিয়েও প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইফালে ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ বাবেও মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিলচৰ আৰু নগাঁওকে ধৰি 5টা সমষ্টিৰ দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি ৰাজ্যখনত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সন্দৰ্ভত আমাৰ সংবাদদাতা মানস প্ৰতিম শৰ্মাৰ সৈতে কথা পাতিম। মানস প্ৰতিম, ৰাজ্যখনৰ 5টা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে আৰু 35গৰাকী প্ৰাৰ্থীয়ে এই পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো ইতিমধ্যে নিশ্চিত হৈছে, সেই কথা আমি গম পাইছো। এই সন্দৰ্ভত আপুনি কি ক'ব খোজে আৰু এই নিৰ্বাচনত কোন কোন দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে?
আজি প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা সামৰণি পৰে আৰু যোৰহাট লোকসভা সমষ্টিত এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। অৰ্থাৎ এই পৰ্যায়ত 5খন আসনৰ বাবে 35গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে আৰু এই প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে এতিয়া প্ৰচাৰ অভিযানে প্ৰথম পৰ্যায়ৰ বাবে বিশেষকৈ অধিক গতি লাভ কৰিব আৰু 2-4 দিনৰ ভিতৰতে কেন্দ্ৰীয় নেতৃত্ব বা যাক আমি তাৰকা প্ৰচাৰক বুলি কওঁ, ষ্টাৰ কেম্পেইনাৰ, তেওঁলোকে উজনি অসমৰ সমষ্টিসমূহলৈ প্ৰধানকৈ ভ্ৰমণ কৰা পৰিলক্ষিত হ'ব আৰু ইয়াৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। যদিহে আমি এই 5খন আসনৰ প্ৰাৰ্থীসকলৰ বিষয়ে চাওঁ, তাত কেন্দ্ৰীয় মন্ত্ৰী, বৰ্তমানৰ সাংসদ, প্ৰাক্তন মন্ত্ৰী, বিধায়কে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কিন্তু যদি প্ৰধানকৈ দেখা যায় যে 5খন আসনতে ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। ডিব্ৰুগড়ত যিহেতু কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়োৱা নাই, তেওঁলোকে বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদক সমৰ্থন জনাইছে। গতিকে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদ বা সাময়িকভাৱে যদি কওঁ বিৰোধী ঐক্য মঞ্চৰ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা হ'ব আৰু আন বাকী 4খন আসনত কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ মাজত প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে গণতন্ত্ৰত যিহেতু ৰাইজেই ৰজা, আমি বাট চাব লাগিব ফলাফললৈ। কিন্তু সাময়িকভাৱে যদি আমি বৰ্তমানৰ পৰিস্থিতিলৈ দেখো বা প্ৰাৰ্থীসকলৰ আমি তালিকাখনলৈ চাওঁ, তেতিয়াহ'লে এনেকুৱা লাগে যে প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতাৰ মাজতে এই নিৰ্বাচনী যুঁজ সীমাবদ্ধ থাকিব। অৰুণিমা
হয়, মানক প্ৰতিম, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সন্দৰ্ভত আপুনি আমাক সুন্দৰভাৱে নিজৰ মতামত জনালে। পৰৱৰ্তী সময়ত নিৰ্বাচন সংক্ৰান্তীয় বিষয়ত আপোনাৰ মতামত বিচাৰি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। ধন্যবাদ। আসন্ন নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে দৰং, ওদালগুৰি লোকসভা সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলটোৱে প্ৰস্তুতি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে 4 এপ্ৰিলত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই মনোনয়ন দাখিল কৰিব। আজি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে তিনিচুকীয়া জিলা ভ্ৰমণ কৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আনহাতে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰজলীনা তিৰ্কিয়ে প্ৰচাৰ চলায়। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে বোকাখাট সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মেৰাপানী, জামুগুৰি আৰু গোলাঘাট আদিত প্ৰচাৰ চলায়। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আজি যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। ইপিনে দৰং ওদালগুৰি লোকসভা সমষ্টিত হাগ্ৰামৰ মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে ব্যাপক প্ৰচাৰ চলাইছে। আজি দলৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৱে তামোলপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। ইপিনে বাক্সা জিলাৰ শালবাৰীত আজি ইউ পি পি এল দলৰ এটা যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বি পি এফ দলৰ শতাধিক কৰ্মীয়ে ইউ পি পি এলত যোগ দিয়ে। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ জাগীৰোডৰ বিভিন্ন প্ৰান্তত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই আজি প্ৰচাৰ চলায়। প্ৰাৰ্থীগৰাকীয়ে অঞ্চলটোৰ ধৰমটোল, দক্ষিণ ধৰমটোল, শিলচাং, নেলি, গোহা, দেওহাল আদি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমাগত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ ইস্তাহাৰ সমিতি ঘোষণা কৰিছে। দলৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক 27 জনীয়া এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই আজি এই সমিতি গঠনৰ বিষয়ে ঘোষণা কৰে। সমিতিখনৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আহায়ক আৰু কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলক সহ আহায়ক হিচাপে নিযুক্তি দিয়া হৈছে। এই সমিতিত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি অৰ্জুন মুণ্ডা, ভূপেন্দ্ৰ যাদৱ, অৰ্জুন ৰাম মেঘৱাল, কিৰেণ ৰিজিজু, স্মৃতি ইৰাণীকে ধৰি 24 গৰাকী শীৰ্ষ নেতাক এই সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্য 3টা পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে তৎপৰতা গ্ৰহণ কৰিছে। গোলাঘাট জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি কাজিৰঙা লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰাৰ্থীসকলৰ প্ৰতীক চিহ্ন আৰু আবণ্টন প্ৰক্ৰিয়া সম্পন্ন হয়। উল্লেখযোগ্য যে এই সমষ্টিটোৰ বাবে 11 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। প্ৰাৰ্থী আৰু প্ৰতিনিধিসকলৰ উপস্থিতিত সমষ্টিটোৰ ৰিটাৰ্ণিং বিষয়া ডাঃ পি উদয় প্ৰবীণে নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ নামত আবণ্টিত প্ৰতীক চিহ্নসমূহ ঘোষণা কৰে। ইয়াৰ লগতে সংসদীয় সমষ্টিটোৰ প্ৰাৰ্থী তথা প্ৰতিনিধিসকলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত মত বিনিময়তো অংশ লয়। বাক্সা জিলাত আজি প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণৰ সামৰণি পৰিছে। উল্লেখযোগ্য যে বাক্সা জিলাৰ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং ওদালগুৰিত লোকসভা সমষ্টিৰ অন্তৰ্গত 4টা বিধানসভা সমষ্টিক সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত মানা, বাক্সা, তামোলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিৰ 944টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। জিলাখনত নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ 1135 গৰাকী প্ৰিজাইডিং আৰু 3405 গৰাকী পলিং বিষয়াক প্ৰশিক্ষণ দিয়া হৈছে। লগতে 944 গৰাকী DLO আৰু 16 গৰাকী নডেল বিষয়াক মাষ্টাৰ প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়ে। আনহাতে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ নিৰ্বাচনী জিলাত 6টা ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে নিৰ্বাচন কৰা হৈছে। জিলাখনৰ মুঠ 8টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব। 7 মেত হ'বলগীয়া 3য় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দক্ষিণ শালমাৰা মানকাছৰ জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ 347টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 5টা মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। ইয়াৰ বাবে জিলা প্ৰশাসনে আজি 36 গৰাকী মহিলা প্ৰিজাইডিং আৰু পলিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰে। ইতিমধ্যে জিলাখনত 1664 গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়াক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হৈছে। মহিলা প্ৰিজাইডিং আৰু পলিং বিষয়াসকলক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ দিয়াৰ পাছত নিৰ্বাচনৰ পূৰ্বে 2য় আৰু 3য় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হ'ব। ইপিনে ব্যয় পৰ্যবেক্ষক শংকৰলাল বাৰ্মাই ডিমা হাছাও জিলাৰ হাফলঙত উপস্থিত হৈ নিৰ্বাচনী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। লগতে আসন্ন নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভতো বুজ লয়। তেওঁ নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষৰ বিষয়ববীয়াসকলৰ সৈতেও বৈঠকত মিলিত হয়। আনহাতে কৰিমগঞ্জ জিলাৰ পাথৰকান্দি মহাবিদ্যালয়ত মহিলা ভোটদাতা সজাগতা অভিযান অনুষ্ঠিত হয়। প্ৰায় 200 গৰাকী নতুন ভোটাৰ মহিলা ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সমাগত লোকসভা নিৰ্বাচনত কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি নেতৃত্বাধীন NDAৰ হৈ ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। বিজেপিয়ে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰক কৰ্ণাল সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটক হৰিদ্বাৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিছে। একেদৰে ছত্তীশগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক ৰাজনন্দগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে। কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্বাইক হাভেৰী, ৰাজ্যখনৰ আন এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ ছাট্টাৰক বেলগাঁও সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে। জনতা দল ছেকুলাৰে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ পুত্ৰ এইচ ডি কুমাৰস্বামীক মণ্ডিয়া লোকসভা আসনখনৰ পৰা প্ৰাৰ্থিত্ব দিছে। মধ্যপ্ৰদেশৰ চিন্দৱাড়া সমষ্টিৰ পৰা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ পুত্ৰ নকুল নাথে কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা হিন্দুস্তানী আৱাম মৰ্চা ছেকুলাৰ নেতা জিতেন ৰাম মাঝীয়ে NDAৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ' পনীৰছেলভামে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰামানাথাপুৰম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। একেদৰে অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনতো কেইবাগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
আপোনাৰ ভোট, আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰণীতা ভাৰদ্বাজৰ পৰা।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত এই বছৰৰ ভাৰত ৰত্ন সন্মান প্ৰদান কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিংহ ৰাওৰ লগতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ আৰু যশস্বী বিজ্ঞানী এম এছ স্বামীনাথনক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছে। এই অনুষ্ঠানত আটাইকেইগৰাকী সন্মানপ্ৰাপকৰ পৰিয়ালৰ লোকে ভাৰত ৰত্ন সন্মান গ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ উপৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উপস্থিত থাকে। প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা বিজেপিৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানী কাইলৈ ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিব। আসন্ন লোকসভা নিৰ্বাচনত 100% ভোটদান নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে আজি অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। শ্ৰীগোৱেলে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলক অসমৰ সকলো ভোটাৰক ভোটদান সুনিশ্চিত কৰাৰ বাবে অধিক সক্ৰিয়ভাৱে কাম কৰাৰ বাবে আহান জনায়। বুজাবুজিৰ চুক্তি অনুসৰি এওঁলোকে ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব। গাঁও পঞ্চায়তৰ কাৰ্যালয়, সমবায় সমিতিৰ কাৰ্যালয় আদিৰ হেল্প ডেস্কৰ জৰিয়তে আম্মসহায়ক গোটৰ সদস্যসকলে সাৰথি বাইদেউ নামেৰে ভোটাৰ সজাগতা তথা ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। ব্লক গাঁওসমূহৰ 85 বছৰ বা ততোধিক বয়সৰ ভোটাৰসকলৰ লগতে দিব্যাংগসকলৰ তালিকা প্ৰস্তুত কৰি সাৰথি বাইদেউসকলে প্ৰশাসন পৰ্যায়ত দাখিল কৰি ভোটাধিকাৰ সাব্যস্ত কৰাত সুবিধা কৰি দিব। একেদৰে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সাৰথি বাইদেউসকলে 100% ভোটাধিকাৰ নিশ্চিতকৰণৰ বাবে ভোটাৰৰ মাজত নীতি নিৰ্দেশনাৱলী, হেণ্ডবুক, লিফলেট আদি বিতৰণ কৰিব। ইয়াৰ উপৰি মহিলা ভোটাৰসকলৰ ৰেলী অনুষ্ঠিত কৰি ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহিত কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি ঘোষণা কৰিছে। কালি গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত নিৰ্বাচনী অগ্ৰগতি সন্দৰ্ভত দলৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছতে সাংবাদিকৰে হোৱা কথা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ডঃ শৰ্মাই ৰাজ্যখনত বহুবিবাহ বন্ধ কৰাৰ ক্ষেত্ৰতো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত অসমত NDAই ভাল ফলাফল লাভ কৰিব বুলিও দাবী কৰে। মিচিং, কাৰ্বি, ডিমাছা, তিৱা, দেউৰী আৰু ৰাভা ভাষাত শিক্ষা গ্ৰহণ কৰা সন্দৰ্ভত ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি বুনিয়াদী পৰ্যায়ত এই 6টা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গণ্য কৰা হৈছে। সম্প্ৰদায়কেইটাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণত সুবিধা হোৱাৰ বাবে এই ভাষাকেইটাক শিক্ষাৰ মাধ্যম হিচাপে অধিসূচনা জাৰি কৰা হৈছে। হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ লক্ষ্যৰে গোলাঘাট জিলাৰ কাজিৰঙাত 3-দিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত 13খন ৰাষ্ট্ৰৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে। এই কৰ্মশালাত এছিয়া মহাদেশৰ বিভিন্ন ৰাষ্ট্ৰত চলি থকা হাতী মানুহৰ সংঘাত ৰোধ কৰি এছিয়ান হাতী সংৰক্ষণৰ কৰ্মসূচী আৰু নিৰ্দেশনা প্ৰস্তুত কৰা হ'ব। প্ৰথম পৰ্যায়ৰ আলোচনাত আজি অংশগ্ৰহণকাৰী দেশসমূহৰ প্ৰতিনিধিসকলে হাতী মানুহৰ সংঘাতৰ পটভূমিত চিত্ৰসহ উপস্থাপন দাঙি ধৰে। মাদক দ্ৰব্য সৰবৰাহৰ গোচৰত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে 3জন অভিযুক্তক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 2,00,000 টকাকৈ জৰিমনা বিহিছে। নাৰ্কটিক কণ্ট্ৰল ব্যুৰোৱে 2021 চনত অভিযুক্তকেইজনক নিচাযুক্ত দ্ৰব্যসহ গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত শচীন কুমাৰ, গোলাপ কুমাৰ শ্বাহ আৰু কাজল যাদৱক দোষী সাব্যস্ত কৰি আদালতে শাস্তি বিহে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেল আজি লক্ষ্ণৌত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অসম বেডমিণ্টন সন্থাই ৰাজ্যখনৰ দুগৰাকী ক্ৰীড়া সংগঠক, অসম বেডমিণ্টন সন্থাৰ উপসভাপতি নগাঁৱৰ প্ৰদীপ কুমাৰ হাজৰিকা আৰু সন্থাৰ প্ৰাক্তন সম্পাদক গুৱাহাটীৰ প্ৰদীপ হাজৰিকাক 2023 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিব। সন্থাৰ সম্পাদক উমৰ ৰচিদে এই বিষয়ে প্ৰকাশ কৰি কয় যে দুয়োগৰাকী ক্ৰীড়া সংগঠকে অসম বেডমিণ্টনৰ লগতে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰ উত্তৰণৰ বাবে কৰা আজীৱন সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যৰ প্ৰবীণ গায়িকা তৰুলতা দাসৰ লগতে গুৱাহাটীৰ উজান বজাৰৰ নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 89 বছৰ। তেওঁ 1962 চনত মুক্তি লাভ কৰা নৰকাসুৰ ছবিত ব্ৰজেন বৰুৱাৰ সংগীত পৰিচালনাত কণ্ঠদান কৰিছিল। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 35গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত। সমাগত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ ইস্তাহাৰ সমিতি ঘোষণা। সমিতিত সদস্য হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ নাম অন্তৰ্ভুক্ত। আসন্ন লোকসভা নিৰ্বাচনত 100% ভোটদান নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পঞ্জাব কিংছ মুখামুখি।
We'll be right back.